আদিপুস্তক 5 অধ্যায়। আদমৰ বংশ। এয়া হৈছে আদমৰ বংশৰ বিৱৰণ। মানুহ সৃষ্টি কৰাৰ দিনা ঈশ্বৰে তেওঁলোকক নিজৰ সাদৃশ্যেৰে সৃষ্টি কৰিলে। তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি সৃষ্টি কৰিলে। সৃষ্টিৰ সময়ত তেওঁলোকক আশীৰ্বাদ কৰি মানুহ নাম দিলে। 130 বছৰ বয়সত নিজৰ সাদৃশ্যৰে আদমৰ এটি পুত্ৰ জন্মিল আৰু তেওঁ নাম ছেথ ৰাখিলে। ছেথৰ জন্মৰ পাছত আদম 800 বছৰ জীয়াই থাকিল। ইতিমধ্যে তেওঁ আৰু পুতেক জীয়েক জন্ম হ'ল। সৰ্বমুঠ 930 বছৰ জীয়াই থকাৰ পাছত আদমৰ মৃত্যু হ'ল। ছেথৰ যেতিয়া 105 বছৰ বয়স হ'ল, তেতিয়া তেওঁ পুত্ৰ ইনোছৰ জন্ম হ'ল। ইনোছৰ জন্মৰ পাছত ছেথ 807 বছৰ কাল জীয়াই আছিল। সেই সময়ত তেওঁ আৰু পুতেক জীয়েকৰ জন্ম হ'ল। মুঠ 912 বছৰ জীয়াই থকাৰ পাছত ছেথৰ মৃত্যু হ'ল। ইনোছৰ 90 বছৰ বয়সত তেওঁৰ পুতেক কৈনন জন্মিল। কৈননৰ জন্মৰ পাছত ইনোছ 815 বছৰ জীয়াই আছিল। সেই সময়ত তেওঁ পুনৰ পুতেক জীয়েক জন্মিল। সৰ্বমুঠ 905 বছৰ জীয়াই থকাৰ পাছত ইনোছৰ মৃত্যু হ'ল। কৈননৰ 100 বছৰ বয়সত তেওঁৰ পুতেক মহললেল জন্মিল। মহললেলৰ জন্মৰ পাছত কৈনন 840 বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আন আন পুতেক জীয়েক জন্মিল। সৰ্বমুঠ 910 বছৰ জীয়াই থকাৰ পাছত কৈননৰ মৃত্যু হ'ল। মহললেলৰ 65 বছৰ বয়সত তেওঁ পুত্ৰ জেৰদ জন্মিল। জেৰদৰ জন্মৰ পাছত মহললেলে 830 বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ পুনৰ পুতেক জীয়েক জন্মিল। সৰ্বমুঠ 895 বছৰ জীয়াই থকাৰ পাছত মহললেলৰ মৃত্যু হ'ল। জেৰদৰ 162 বছৰ বয়সত তেওঁৰ পুতেক হনোক জন্মিল। হনোকৰ জন্মৰ পাছত জেৰদ 800 বছৰ জীয়াই আছিল। সেই সময়ত তেওঁ পুনৰ পুতেক জীয়েক জন্মিল। সৰ্বমুঠ 962 বছৰ জীয়াই থকাৰ পাছত জেৰদৰ মৃত্যু হ'ল। হনোকৰ 65 বছৰ বয়সত তেওঁৰ পুতেক মথুছেলহ জন্মিল। মথুছেলহৰ জন্মৰ পাছত 300 বছৰ পৰ্যন্ত ঈশ্বৰৰ লগত হনোকৰ অহা যোৱা সম্বন্ধ আছিল। সেই সময়ত তেওঁ পুনৰ পুতেক জীয়েক জন্মিল। হনোকৰ সৰ্বমুঠ 365 বছৰ কাল আছিল। তাৰ পাছত তেওঁক পুনৰ দেখা নগ'ল। ঈশ্বৰৰ লগত অহা যোৱাৰ সম্বন্ধ আছিল বাবেই ঈশ্বৰে তেওঁক লৈ গ'ল। মথুছেলহৰ 187 বছৰ বয়সত তেওঁৰ পুতেক লেমক জন্মিল। লেমকৰ জন্মৰ পাছত মথুছেলহ 782 বছৰ জীয়াই আছিল। সেই সময়ত তেওঁ আৰু পুতেক জীয়েক জন্মিল। সৰ্বমুঠ 969 বছৰ জীয়াই থকাৰ পাছত মথুছেলহৰ মৃত্যু হ'ল। লেমকৰ 182 বছৰ বয়সত এটি পুত্ৰ জন্মিল। তেওঁ ক'লে, জিহুৱাই ভূমিক হাও দিয়াৰ কাৰণে আমি যি পৰিশ্ৰম আৰু হাতেৰে কষ্ট কৰিব লাগে তাৰ মাজতো আমাক এই ল'ৰাই সান্তনা দিব। এইবুলি কৈ তেওঁৰ নাম নুহ ৰাখিলে। নুহৰ জন্মৰ পাছত লেমক 595 বছৰ জীয়াই আছিল। সেই সময়ত তেওঁ পুনৰ পুতেক আৰু জীয়েক জন্মিল। সৰ্বমুঠ 777 বছৰ জীয়াই থকাৰ পাছত লেমকৰ মৃত্যু হ'ল। নুহ 500 বছৰ জীয়াই থকাত তেওঁ ছেম, হাম আৰু জেফত এই 3জন পুত্ৰৰ জন্ম হ'ল।